এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকৈ ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ ক্ষেত্ৰত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ উদ্দেশ্যে 2440 কোটি টকাৰ প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পৰ বাবে টাটা নেলকৈ 75% আৰু ৰাজ্য চৰকাৰে 25% পুঁজি যোগান ধৰিব। প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 10খন হাব বিদ্যালয় আৰু 70খন স্পক বিদ্যালয় আৰু দ্বিতীয় পৰ্যায়ত 40খন হাব আৰু 430খন স্পক বিদ্যালয় মুকলি কৰা হ'ব। প্ৰতিখন হাব বিদ্যালয়ে 10টা নিত্য নতুন দক্ষতা খণ্ডৰ আৰু প্ৰতিখন স্পক বিদ্যালয়ে 2টা খণ্ডৰ পৰিচালনা কৰিব। এই প্ৰকল্পৰ অধীনত কৃত্ৰিম উপগ্ৰহ আধাৰিত যোগাযোগ ব্যৱস্থাৰে বিশেষজ্ঞ পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু প্ৰতিখন হাব আৰু স্পক বিদ্যালয়ত 2গৰাকীকৈ প্ৰশিক্ষক থাকিব। এই আৰ্হিৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অৱ থিংছ, ৰবটিক্স এণ্ড মোচন কণ্ট্ৰল, ARVR, 3D প্ৰিণ্টিং, ড্ৰোন প্ৰযুক্তি, যান বাহন আৰু বৈদ্যুতিক বাহন প্ৰযুক্তি, ডিজাইন আৰু উদ্ভাৱন, হোম ইলেক্ট্ৰনিক্স, কম্পিউটাৰ এইডেড মেচিনিং আদি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। শিক্ষক, দাৰ্শনিক তথা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অনবদ্য সেৱা আগবঢ়োৱা দেশৰ মুঠ 66গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰিব। ইয়াৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ 9গৰাকী শিক্ষক আছে। ইয়াৰে 2গৰাকী উচ্চ শিক্ষা বিভাগৰ আৰু আন 7গৰাকী বিদ্যালয় শিক্ষা বিভাগৰ। অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা অঞ্চল নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষ এই সন্মানীয় কৃতি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্য চৰকাৰে চাহবাগিচাসমূহত ভ্ৰাম্যমান শৌচালয় প্ৰদানৰ অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। চাহ শ্ৰমিকসকলে বাগিচাত কাম কৰাৰ সময়ত যাতে প্ৰয়োজন সাপেক্ষে পৰিষ্কাৰ শৌচালয় ব্যৱহাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত আজি নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত 10খন চাহবাগিচাক ভ্ৰাম্যমান শৌচালয় আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই কাৰ্যসূচীত অংশ লৈ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু জনস্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ শলাগ লয়। সমাগত BTC নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ পৰীক্ষা নিৰীক্ষাৰ পাছত নিৰ্বাচন আয়োগে বৈধ প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি 31 নম্বৰ খৈৰাবাৰীত মুঠ 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হয়। 32 নম্বৰ ভেৰগাঁও জনজাতি সংৰক্ষিত পৰিষদীয় সমষ্টিত 9গৰাকী, 33 নম্বৰ ননৈ চেৰফাং অজনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী, 34 নম্বৰ খালিংদুৱাৰ জনজাতি সংৰক্ষিত সমষ্টিত 7গৰাকী, 35 নম্বৰ মুদৈবাৰী সমষ্টিত 10গৰাকী, 36 নম্বৰ হৰিসিঙা জনজাতীয় সংৰক্ষিত সমষ্টিত 5গৰাকী, 37 নম্বৰ ধনশিৰি জনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী, 38 নম্বৰ ভৈৰৱকুণ্ড জনজাতীয় সমষ্টিত 8গৰাকী, 39 নম্বৰ পাঁচনৈ চেৰফাং অজনজাতি সংৰক্ষিত সমষ্টিত 7গৰাকী আৰু 40 নম্বৰ ৰৌতা জনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হয়। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা 10দিনীয়া কাৰ্যসূচীৰে সংকল্প মহিলা সবলীকৰণৰ অধীনত বিশেষ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈয়ে শুভাৰম্ভ কৰা এই অভিযান মুকলি অনুষ্ঠানত নাৰী সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন আইন সন্দৰ্ভত উপস্থিত লোকসকলক অৱগত কৰোৱা হয়। আয়ুক্তগৰাকীয়ে লগতে এখন জিলাত এনে আইন ৰূপায়ণৰ দায়িত্বত থকা চৰকাৰী সংস্থাসমূহ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতাৰ অভাৱ বুলি ভাষণত প্ৰকাশ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ লগতে আৰক্ষী আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। গুৱাহাটীৰ চেনিকুঠিত অৱস্থিত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰহিলৈ যুৱক যুৱতীসকলৰ বাবে পৰিপুষ্টি বিষয়ক শিক্ষা আৰু কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ইনাৰ হুইল ক্লাবৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল আৰু গৱেষণা প্ৰতিষ্ঠানে সহযোগ আগবঢ়াব। ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ 1 নম্বৰ বৰপথাৰ আমতল অঞ্চলত পথাৰৰ পুখুৰীত মাছ মাৰিবলৈ গৈ বিজু গড় নামৰ এজন যুৱকৰ সলিল সমাধি ঘটে। স্থানীয় ৰাইজে পুখুৰীত মৃত যুৱকজনক দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।